Juan. বাতৰি পঢ়িছো হস্ততি চক্ৰৱৰ্তীয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, এন ডি এৰ সাংসদীয় দলৰ নেতা নৰেন্দ্ৰ মোদীয়ে কালি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে তেওঁৰ তৃতীয়টো কাৰ্যকালত ভাৰতে শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ হকে একেৰাহে কাম কৰি যাব। ছিকিম ক্ৰান্তিকাৰী মৰ্চা এছ কে এমৰ নেতা ৰিংচি তামাঙে আজি ছিকিমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব। স্পেইনৰ কাৰ্লোছ আলকাৰাজ গাৰ্চিয়াই ফ্ৰান্স অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ খিতাপ দখল কৰিছে আৰু সেইটাইতে বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন ৰোমাঞ্চকৰ খেলত কালি ভাৰতে পাকিস্তানক 4 ৰাণত পৰাস্ত কৰে। সংসদীয় দলৰ নেতা নৰেন্দ্ৰ মোদীয়ে কালি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰে। নতুন দিল্লীত থকা ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে তেওঁ শপত বাক্য পাঠ কৰোৱায়। নতুন কেন্দ্ৰীয় কেবিনেটৰ মন্ত্ৰীসকলেও কাৰ্যকাল আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰে। কালি 30 গৰাকী কেবিনেট মন্ত্ৰী, 5 গৰাকী ৰাজ্যমন্ত্ৰীকে ধৰি আৰু 37 গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিং, অমিত শ্বাহ, নীতিন গাডকাৰী, ডঃ এছ জয়শংকৰ, পীয়ুষ গোৱেল, ধৰ্মেন্দ্ৰ প্ৰধান, নিৰ্মলা সীতাৰমন আৰু বিজেপিৰ সভাপতি জে পি নাড্ডাই কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তদুপৰি জ্যেষ্ঠ বিজেপি নেতা কিৰেণ ৰিজিজু, প্ৰহ্লাদ যোশী, গিৰিৰাজ সিং, অশ্বিনী বৈশ্যক, জ্যোতিৰাদিত্য সিন্ধিয়া, ভূপেন্দ্ৰ যাদৱ, গজেন্দ্ৰ সিং শেখাৱত, অন্নপূৰ্ণা দেৱী, হৰদীপ সিং পুৰী, ডঃ মনসুখ মাণ্ডাভিয়া, জি কিষাণ ৰেড্ডি, চি আৰ পাটিল, ডঃ গোবিন্দ কুমাৰ আৰু জুৱেল ওৰাণে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। মধ্যপ্ৰদেশৰ পূৰ্বৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, হাৰিয়ানাৰ পূৰ্বৰ মুখ্যমন্ত্ৰী মনোহৰলাল খট্টাৰৰ লগতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জে ডি এছৰ সাংসদ এইচ ডি কুমাৰস্বামী, বিহাৰৰ পূৰ্বৰ মুখ্যমন্ত্ৰী তথা এইচ এ এম দলৰ মুৰব্বী জিতেন ৰাম মাঝি, জে ডি ইউৰ সাংসদ ৰাজীৱ ৰঞ্জন সিং, টি ডি পিৰ সাংসদ কিংকাৰাকু ৰামমোহন নাইডু আৰু এছ জে পিৰ ৰামবিলাস নেতা চিৰাগ পাছোৱানে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। বিজেপিৰ নেতা ৰাও ইন্দ্ৰজিৎ সিং, ডঃ জিতেন্দ্ৰ সিং, অৰ্জুন ৰাম নেহৱাল তথা শিৱসেনাৰ প্ৰতাপ ৰাও যাদৱ আৰু আৰ এল ডিৰ মুৰব্বী জয়ন্ত চৌধুৰীয়েও ৰাজ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। এই শপত গ্ৰহণ অনুষ্ঠানত কেইবাখনো দেশৰ ৰাষ্ট্ৰপ্ৰধান উপস্থিত থাকে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰাণিল বিক্ৰমসিংঘে, মালদ্বীপৰ ৰাষ্ট্ৰপতি ডঃ মহম্মদ মুইজু, ছিচিলিৰ উপ ৰাষ্ট্ৰপতি আহমেদ আফিফ, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবীণ কুমাৰ জুগনাথ, নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পকমল দাহাল প্ৰসাদ আৰু ভূটানৰ প্ৰধানমন্ত্ৰী চাৰিং টংগিৰ অনুষ্ঠানত উপস্থিত থাকে। তদুপৰি উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, কংগ্ৰেছৰ নেতা মল্লিকাৰ্জুন খাৰ্গে, বিহাৰৰ মুখ্যমন্ত্ৰী তথা জেডিইউৰ সভাপতি নীতিশ কুমাৰ, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নাৰায়ণ সিং সাইনি আৰু মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে নতুন কেন্দ্ৰীয় কেবিনেটৰ প্ৰথমখন বৈঠক আজি সন্ধিয়া অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰপতি ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰা চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ নেতাসকলৰ সন্মানাৰ্থে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি এটা নৌশ ভোজৰ আয়োজন কৰে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰাণিল বিক্ৰমসিংঘে, মালদ্বীপৰ ৰাষ্ট্ৰপতি ডঃ মহম্মদ মুইজু, ছিচিলিৰ উপ ৰাষ্ট্ৰপতি আহমেদ আফিফ, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবীণ কুমাৰ জুগনাথ, নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পকমল দাহাল প্ৰসাদ আৰু ভূটানৰ প্ৰধানমন্ত্ৰী চাৰিং টংগিৰ অনুষ্ঠানত উপস্থিত থাকে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে সকলোকে নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণৰ আমন্ত্ৰণ গ্ৰহণ কৰা তথা গণতন্ত্ৰৰ উদযাপনত অংশ লোৱাৰ বাবে ধন্যবাদ জনায়। শ্ৰীমতী মুৰ্মুৱে কয় যে তেওঁলোকৰ উপস্থিতিয়ে ভাৰতৰ চুবুৰীয়া প্ৰথম নীতি আৰু ভাৰত মহানগৰ খণ্ডৰ বাবে থকা সাগৰ দৰ্শনক পুনৰবাৰ প্ৰমাণ কৰিছে। তেওঁ লগতে কয় যে চুবুৰীয়া দেশ হিচাপে ইখনে আনখনৰ প্ৰগতি অংশীদাৰ হিচাপে আমি শান্তি আৰু সংহতিৰ দিশত একেলগে কাম কৰি যোৱাটো বিচাৰো। ৰাষ্ট্ৰপতিগৰাকীৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে জনসাধাৰণৰ সেৱাৰ দৰে বোধৰ দূৰত্বত সফল হ'বৰ বাবে কামনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে তেওঁ তৃতীয়টো কাৰ্যকালত ভাৰতে শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ হকে একেৰাহে কাম কৰি যাব। এই ক্ষেত্ৰত তেওঁ জনসাধাৰণৰ সৈতে গভীৰ সম্পৰ্ক আৰু সংযোগ স্থাপনৰ বাবে আহান জনায়। শ্ৰীমোদীয়ে তেওঁৰ শপতগ্ৰহণ অনুষ্ঠানৰ পাছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ভৱনত চুবুৰীয়া ৰাষ্ট্ৰৰ তথা ভাৰত মহানগৰ খণ্ডৰ নেতাসকলক সাক্ষাৎ কৰে। অনুষ্ঠানত উপস্থিত থকাৰ বাবে সকলোকে ধন্যবাদ জনাই প্ৰধানমন্ত্ৰীয়ে চুবুৰীয়া প্ৰথমনীতি আৰু সাগৰ দৃষ্টিভংগীৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। তেওঁ কয় যে ভাৰতে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত গোলকীয় দক্ষিণৰ কণ্ঠ সুদৃঢ় কৰি দিব। আনহাতে বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ে কৈছে যে শপতগ্ৰহণ অনুষ্ঠানত এই নেতাসকলৰ অংশগ্ৰহণে আৰু সহযোগিতাৰ গভীৰ সম্পৰ্ককে প্ৰতিফলিত কৰিছে। ছিক্কিম ক্ৰান্তিকাৰী মৰ্চা এছ কিউ এফ নেতা পেনচিং তাৰমানে আজি ছিক্কিমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব। কেন্দ্ৰকৰ তালুজিৰ ষ্টেডিয়ামত যোৱা 4 বজাত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শ্ৰীতাৰাম আৰু তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। উল্লেখযোগ্য যে তাৰমানে এইবাৰ দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰিব। শপতগ্ৰহণ অনুষ্ঠানৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় পৌৰ নিগমৰ অধীনৰ সকলো চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয় বিশ্ববিদ্যালয় আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহ বন্ধ থাকিব। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে গ্ৰহণ কৰা নিৰাপত্তামূলক পদক্ষেপ আৰু যান বাহনৰ আৰু গ্ৰহৰ ক্ষেত্ৰত আৰোপ কৰা নিষেধাজ্ঞাৰ পৰিপ্ৰেক্ষিতত শৈক্ষিক প্ৰতিষ্ঠানসমূহ বন্ধ ৰখা হৈছে। উল্লেখযোগ্য যে ছিক্কিম ক্ৰান্তিকাৰী মৰ্চাই বিধানসভাৰ 32খন আসনৰ 21খনতে জয়লাভ কৰিছিল। ছিক্কিম ডেমক্ৰেটিক ফ্ৰণ্টে 1 আসন লাভ কৰিবলৈহে সক্ষম হয়। ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং আৰু ভূপেন্দ্ৰ যাদৱক ওড়িশাৰ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে। বিজেপিৰ এটা বিবৃতিত প্ৰকাশ কৰা মতে সংসদীয় বৰ্ডে এই নেতা দুগৰাকীক ওড়িশাৰ সংসদীয় দলৰ নেতা নিৰ্বাচন কৰাৰ সকলো দিশ পৰ্যবেক্ষণ কৰাৰ দায়িত্ব অৰ্পণ কৰিছে। আকাশবাণীৰ দ্বিভাষিক ফৰেইন অনুষ্ঠান পাব্লিক স্পীকাৰত আজি নিশা 9:30 বজাত আৱৰ্জনা ব্যৱস্থাপনাৰ বিশেষজ্ঞ স্বাতি সিং চাৰিয়াল আৰু চাৰকলৰ অৰ্থনৈতিক বিশেষজ্ঞ ডঃ সুনীল পাণ্ডেৰ সৈতে বহনক্ষম ভৱিষ্যতৰ বাবে আৱৰ্জনা ব্যৱস্থাপনা সন্দৰ্ভত এতিয়া আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাটো চলি থকা সময়ত আগ্ৰহী শ্ৰোতাই 0112342105 আৰু 0112331444 এই নম্বৰলৈ ফোন কৰি জৈৱ ব্যৱস্থাপনাৰ বিভিন্ন দিশ সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। ইয়াৰ উপৰিও শ্ৰোতাসকলে 9289049044 এই নম্বৰত হোৱাটছএপৰ জৰিয়তে প্ৰশ্ন কৰিব পাৰিব। অনুষ্ঠানটি আকাশবাণী গোল্ড আৰু অতিৰিক্ত ফ্ৰিকুৱেঞ্চিসমূহত পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। ইয়াৰ উপৰিও আকাশবাণীৰ ৱেবছাইট newsonair.gov.in আৰু আমাৰ ইউটিউব চেনেল newsonair অফিচিয়েলতো এই অনুষ্ঠান উপলব্ধ হ'ব। পঞ্চদশ কেৰালা বিধানসভাৰ 1ম অধিৱেশন আজি আৰম্ভ হ'ব। 28দিনীয়া এই অধিৱেশনত বিগত ফেব্ৰুৱাৰী মাহত উত্থাপিত 2024-25 বৰ্ষৰ ৰাজ্যিক বাজেটত অন্তৰ্ভুক্ত হৈ থকা বিভিন্ন বিষয়ৰ উন্নয়নৰ সন্দৰ্ভত সবিশেষ আলোচনা কৰাৰ লক্ষ্য লোৱা হৈছে। এই উদ্দেশ্যে অধিৱেশনৰ 13 দিন বিশেষ আলোচনা কৰা হ'ব। আনহাতে অধিৱেশনৰ 5 দিনত ব্যক্তিগত বাণিজ্য আৰু 8 দিনত ৰাজহুৱা বাণিজ্য সন্দৰ্ভত আলোচনা কৰা হ'ব। অহা 25 জুলাইত এই অধিৱেশনৰ সামৰণি পৰিব। আলকাৰাজ গাৰ্ফে ফ্ৰেন্স অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ খিতাপ দখল কৰিছে। পেৰিছৰ ৰোলাৰগাৰ্ড অনুষ্ঠিত ফাইনেল খেলত গাৰ্ফিয়ে জাৰ্মানীৰ আলেকজেণ্ডাৰ জেৰেভক 6-3, 2-6, 5-7, 6-1 আৰু 6-2 ছেটত পৰাস্ত কৰে। উল্লেখযোগ্য যে খেলুৱৈগৰাকীৰ এয়া হৈছে প্ৰথমটো ফ্ৰেন্স অপেন খিতাপ। আটাইকেইখন কোৰ্টত এই গুৰুত্বপূৰ্ণ খিতাপ দখল কৰা আলকাৰাজ গাৰ্ফিয়ে হৈছে দ্বিতীয়গৰাকী কমগৰাকী খেলুৱৈ। আলকাৰাজে ফাইনেলত জেৰেভ ছিনেৰক পৰাস্ত কৰাৰ বিপৰীতে জেৰেভে টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ 1নম্বৰ চুকৰ খেলত কালি ভাৰতে পাকিস্তানক 6 ৰাণত পৰাস্ত কৰে। নিউয়ৰ্কৰ নাৰাছাও কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ভাৰতে প্ৰথম ৱিকেট ধৰি 19 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 119 ৰাণ সংগ্ৰহ কৰে। পাকিস্তানৰ হাৰিছ ৰফ আৰু নাছিম শ্বাহে 3টাকৈ আৰু মহম্মদ আমিৰে 2টা উইকেট দখল কৰে। পাকিস্তানে 120 ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেটৰ বিনিময়ত কেৱল 113 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ বুমৰাই 3টা, হাৰ্দিক পাণ্ডিয়া 2টা আৰু অক্ষয় পেটেল আৰু অৰ্ষদীপ সিঙে 1টাকৈ উইকেট দখল কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰবাৰ। এনডিএৰ সংসদীয় দলৰ নেতা নৰেন্দ্ৰ মোদীয়ে কালি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে 3য়বাৰৰ বাবে শপত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে তেওঁ 3য়টো কাৰ্যকালত ভাৰতে শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ হকে একেৰাহে কাম কৰি যাব। ছিক্কিম ক্ৰান্তিকাৰী মৰ্চা এছ কে এমৰ নেতা প্ৰিয়ংকা তামাঙে আজি ছিক্কিমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব আৰু স্পেইনৰ কাৰ্লোছ আলকাৰাজ গাৰ্ফিয়ে ফ্ৰান্স অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ খিতাপ দখল কৰিছে।